ৰাজধানী গুৱাহাটী। প্ৰায় আঞ্চলিক বাতৰি কৈছো পৰিস্থিতি দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিকেইটা হৈছে, আদিবাসী চুক্তি অনুসৰি নামঘটিলৈ ঘূৰি আহিব বিচৰা উগ্ৰপন্থী সংগঠনৰ কেডাৰসকলক পুনৰ সংস্থাপন দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। নিৰ্বাচন আয়োগৰ আজি পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা। শিশুৰ আকস্মিক বানত মৃত্যু হোৱা বাক্সাৰ সেনা জোৱান মিন্টু কলিতাৰ শেষকৃত্য সামৰিক মৰ্যাদাৰে সম্পন্ন। চৰাইদেউ মাদ্ৰাছালী ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি ইউনেস্কোৰ এজনীয়া প্ৰতিনিধি লিং চিং লিয়াঙৰ বিভিন্ন কীৰ্তিচিহ্নৰ তথ্য সংগ্ৰহ। আৰু আই চি চিৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত খেলত ভাৰতৰ ছয় উইকেটৰ জয়লাভ। আজি হায়দৰাবাদত হ'বলগীয়া খেলত নিউজিলেণ্ড নেডাৰলেণ্ডছৰ মুখামুখি। আদিবাসী চুক্তি অনুসৰি সন্ত্ৰাসবাদী সংগঠনৰ যিসকল কেডাৰ অনুভূতিলৈ ঘূৰি আহিব বিচাৰে তেওঁলোকক পুনৰ সংস্থাপন দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি পাঁচটা আদিবাসী উগ্ৰপন্থী সংগঠনৰ 1181 প্ৰাক্তন সদস্যক 4,00,000 টকাকৈ চেক প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰে। তেওঁ কয় যে নিজৰ ব্যৱসায় কৰিব বিচৰাসকলে বেংকৰ পৰা 3-20 লাখ টকাৰ ঋণ লোৱাৰ লগতে চৰকাৰৰ আন আন আঁচনিসমূহৰো সুবিধা ল'ব পাৰিব। উল্লেখযোগ্য যে আদিবাসী কোবৰ মিলিটৰী ৰাজাং, অল আদিবাসী নেশ্যনেল লিবাৰেশ্যন আৰ্মী, বেচা কমাণ্ডো ফৰ্চ, আদিবাসী পিপুল্চ আৰ্মী আৰু চেণ্ট্ৰেল টাইগাৰ ফৰ্চৰ প্ৰাক্তন সদস্যসকলক এই ধনৰ চেক প্ৰদান কৰা হয়। তেওঁলোকে যোৱা জুলাইত অস্ত্ৰ সংবৰণ কৰি অসম চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছিল। মুখ্যমন্ত্ৰীয়ে আদিবাসী শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছতে ৰাজ্যলৈ শান্তি ঘূৰি আহিছে বুলি উল্লেখ কৰে। আনহাতে আন আন উগ্ৰপন্থীসকলৰ সৈতে শান্তি আলোচনা চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যত এতিয়া সন্ত্ৰাসবাদ আৰু আন্দোলন নাইকিয়া হোৱাৰ লগতে অৰ্থনৈতিক বিকাশে নতুন দিগন্তৰ ঘোষণা কৰিছে বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে আদিবাসী সমাজৰ উন্নয়নৰ বাবে আত্মসমৰ্পণকাৰী কেডাৰসকলক গাঁওবাসীৰ হকে কাম কৰিবলৈ আহান জনায়। ৰাজ্যত আদিবাসী আৰু চাহ শ্ৰমিকসকলৰ বাবে 30খন আসন সংৰক্ষণ কৰা হৈছে বুলিও ডঃ শৰ্মাই জানিবলৈ দিয়ে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে চাহ বাগিচাৰ পথ নিৰ্মাণৰ বাবে 20 কোটি টকা আবণ্টন কৰা হৈছে বুলিও ঘোষণা কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বাৰহাটৰ ৰাজ্যখনত নিৰ্মাণী নিৰাদেশ কাৰ্যসূচীৰ অধীনত অনেক কলেজ যাত্ৰাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্যখনৰ উন্নয়ন খণ্ডৰ উদ্যোগত বিভিন্ন ৱাৰ্ড আৰু পঞ্চায়তৰ পৰা সংগৃহীত মাটিসমূহ একত্ৰ কৰি দুটা অমৃত কলহ প্ৰস্তুত কৰে। ইয়াৰে এটা দিল্লীৰ অমৃত উদ্যানলৈ আৰু আনটো গহপুৰত নিৰ্মাণ হ'বলগীয়া কনকলতা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে প্ৰেৰণ কৰা হ'ব আৰু মাটিসমূহ কমলপুৰ সমষ্টিৰ উন্নয়নমূলক কামত ব্যৱহাৰ কৰা হ'ব। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এখন জনসভাত সম্বোধন কৰে। ইয়াৰ লগতে তেওঁ বিহিতীয়া ৰাজ্যখনৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত এন জি এনৰ্জা আঁচনিৰ অধীনত এটি বিশেষ কেন্দ্ৰৰ উদ্বোধন কৰে। অমৃত কলেজ যাত্ৰাত অংশগ্ৰহণকাৰীসকলক কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দুটা কলেজত মাটি সংগ্ৰহ কৰি পঞ্চায়তৰ পৰা উন্নয়ন খণ্ডলৈ আৰু উন্নয়ন খণ্ডৰ পৰা ৰাজ্যলৈ প্ৰেৰণ কৰা হ'ব। তেওঁ লগতে অসমৰ অৰুণোদয় আঁচনিৰ আৰ্হি কৰ্ণাটক আৰু মধ্যপ্ৰদেশে গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে। ইপিনে নিৰ্মাণী নিৰাদেশ কাৰ্যসূচীৰ অধীনত মহানগৰীৰ লতাশিল খেলপথাৰৰ পৰা গুৱাহাটী পৌৰ নিগমৰ উজান বজাৰ কাৰ্যালয়লৈ কালি অমৃত কলেজ শোভাযাত্ৰা উলিওৱা হয়। সৰণ মন্ত্ৰালয়ে বিহুৰে উলিওৱা এই শোভাযাত্ৰাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, নাৰায়ণ শৰ্মাকে ধৰি অন্যান্য পৰিষদ আৰু ৰাইজে অংশগ্ৰহণ কৰে। চৰাইদেউ জিলাত সৰুফুকন গাঁও পঞ্চায়তত অমৃত কলেজ যাত্ৰাত মন্ত্ৰী যোগেন মোহনে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে 22 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া সৰুফুকন গাঁও পঞ্চায়তৰ গৃহৰ উদ্বোধন কৰাৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অজীৱিকা গ্ৰামীণ এক্সপ্ৰেছ যোজনাৰ অধীনত হিতাধিকাৰীক মালবাহী বাহন প্ৰদান কৰে। বৰপেটা পৌৰসভাতো অমৃত কলেজ যাত্ৰাৰ পৌৰসভা আৰু খণ্ড উন্নয়ন পৰ্যায়ৰ কাৰ্যসূচী কালি অনুষ্ঠিত হয়। 2 অক্টোবৰত ৱাৰ্ড আৰু গাঁওবোৰত ঘৰে ঘৰে সংগ্ৰহ কৰা মাটিৰ দুটাকৈ কলহ পৌৰসভা দুখনৰ কাৰ্যালয়লৈ অনা হয়। যোৰহাট জিলাত আয়োজিত অমৃত কলেজ যাত্ৰাত মন্ত্ৰী অশোক সিংহলে অংশগ্ৰহণ কৰে। তিনিচুকীয়া, মাজুলী, ৰঙিয়া, হাইলাকান্দিতো কালি খণ্ড পৰ্যায়ত অমৃত কলেজ যাত্ৰা অনুষ্ঠিত হয়। দেশৰ নিৰ্বাচন আয়োগে 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী আজি ঘোষণা কৰিব। আজি দুপৰীয়াৰ ভাগত নতুন দিল্লীত হ'বলগীয়া সংবাদমেলযোগে নিৰ্বাচন আয়োগে ৰাজস্থান, মধ্যপ্ৰদেশ, তেলেংগানা, ছত্তীশগড় আৰু মিজোৰামৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিব। ছিকিমত আকস্মিক বানৰ ফলত আবদ্ধ হৈ ৰোৱা অসমৰ শিক্ষাৰ্থীসকল সকলোৰে গুৱাহাটীত উপস্থিত হৈছেহি। শিক্ষামন্ত্ৰী ৰমেশ বেগুৱে শিক্ষাৰ্থীসকলক ৰেডিচন ব্লু হোটেলত আদৰণি জনায়। ছাত্ৰ ছাত্ৰীসকলক নিৰাপদে ঘূৰাই অনাৰ ব্যৱস্থা কৰাৰ বাবে শিক্ষামন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জনায়। ইফালে ভাৰতীয় সেনাৰ ত্ৰিশক্তি বাহিনীয়ে ৰাজ্যখনত নিৰুদ্দেশ্য জোৱানসকলৰ সন্ধান অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে সন্ধানহীন হোৱা 23 জনৰ ভিতৰত এজনক যোৱা 4 অক্টোবৰত জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ বিপৰীতে বৰ্তমানলৈকে 8 জনৰ মৃতদেহ চিনাক্ত কৰা হৈছে। আনহাতে ত্ৰিশক্তি বাহিনীয়ে উত্তৰ ছিকিমৰ লাচেন, লাচুং, থাংগু আৰু চুংথাঙৰ বিভিন্ন অঞ্চলত আৱদ্ধ হৈ ৰোৱা 1700 পৰ্যটকলৈ সাহায্য প্ৰদান কৰিছে। পৰ্যটকসকলক খাদ্য, চিকিৎসা তথা যোগাযোগৰ সুবিধা প্ৰদান কৰা হৈছে। ভাৰতীয় সেনাই পৰ্যটকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ নকৰা পৰ্যন্ত তেওঁলোকৰ নিৰাপত্তাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইফালে ছিকিমৰ আকস্মিকজনক মৃত্যু হোৱা বাক্সাৰ চেৰাজৰ মৃত্যু তালিকাৰ শেষকৃত্য কালি সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। বাক্সা জিলাৰ আনন্দ বজাৰৰ হাটখলাত থকা নিজ বাসগৃহ ভাৰতীয় সেনা বিষয়া জোৱান, ৰাজ্যচৰকাৰৰ মন্ত্ৰী, বিধায়ক, বিষয়াৰ লগতে অগণন গণমুগ্ধৰ উপস্থিতিত জোৱানজনৰ শেষকৃত্য সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে 2011 চনত চাকৰিত যোগদান কৰা জোৱানজন আৰক্ষীৰ দ্বাৰা কৰ্মৰত আছিল। তেওঁ বিভাগীয় নিৰ্দেশ অনুসৰি ছিকিমলৈ গৈছিল, কিন্তু ছিকিমৰ আকস্মিকজনক প্ৰাণ হেৰুৱাবলগীয়া হয়। জোৱানজনৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ইউনেস্কোৰ এজনী প্ৰতিনিধি লিন সিং ৰাহে কালি চৰাইদেউ জিলাৰ মৈদামস্থলীৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি ঐতিহাসিক বিভিন্ন কীৰ্তিচিহ্নৰ তথ্য সংগ্ৰহ কৰে। ইয়াৰ পিছতে চৰাইদেউ জিলাৰ অতিৰিক্ত আয়ুক্ত তথা শিৱসাগৰ জিলাৰ আয়ুক্তৰ সৈতে প্ৰতিনিধিগৰাকীয়ে মত বিনিময় কৰে। দ্বিতীয় দিনৰ ভ্ৰমণকালত তেওঁ কৰিডৰত থকা পুৰাতত্ব সঞ্চালকালয় অসম আৰু কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ মৈদামসমূহ পৰিদৰ্শন কৰাৰ লগতে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ কিছু নিলগত থকা আদৰ্শ গাঁও ভ্ৰমণ কৰে। প্ৰতিনিধিগৰাকীয়ে আজি মৈদামথলীৰ বাসৰজন পৰিদৰ্শন কৰাৰ লগতে স্থানীয় লোকৰ লগত মত বিনিময় কৰিব। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অহা 25 অক্টোবৰৰ পৰা 2024 বৰ্ষৰ 7 ফেব্ৰুৱাৰীলৈ অসম সাংস্কৃতিক মহাসংগ্ৰামৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ অধীনত প্ৰতিখন গাঁও পঞ্চায়ত, ৱাৰ্ড, VCDC আৰু NSC পৰ্যায়ত জ্যোতি সংগীত, ৰবীন্দ্ৰ সংগীত, বিশ্বৰভা সংগীত, ভূপেন্দ্ৰ সংগীত, বিহু নৃত্য আৰু অসমৰ লোকনৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে বয়সৰ সময়সীমা ক শাখাৰ বাবে 12-18 বছৰ, খ শাখাৰ বাবে 19-24 বছৰ আৰু গ শাখাৰ বাবে 25-35 বছৰ হ'ব লাগিব। আগ্ৰহী প্ৰতিযোগীসকলে অফলাইন আবেদন পত্ৰ directorcaster.assam.gov.in পৰা ডাউনলোড কৰি কাইলৈৰ ভিতৰত পঞ্চায়তৰ কাৰ্যালয়, পৌৰসভাৰ কাৰ্যালয় অথবা খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত জমা দিব লাগিব। গাঁও পঞ্চায়ত, ৱাৰ্ড, VCDC আৰু NSC পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰতিটো শাখাৰ 3 গৰাকী বিজয়ীয়ে বিধানসভা পৰ্যায়ৰ প্ৰতিটো শাখাৰ 3 গৰাকী বিজয়ীয়ে জিলা পৰ্যায় আৰু জিলা পৰ্যায়ৰ প্ৰতিটো শাখাৰ 3 গৰাকী বিজয়ীয়ে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব। ৰাজ্যপাল গুলাব চন্দ কটাৰীয়াই কৈছে যে ৰাজ্যৰ সমৃদ্ধিশালী সাংস্কৃতিক পৰম্পৰা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে নতুন নতুন প্ৰয়াস অব্যাহত ৰাখিছে। ভাৰতীয় শ্ৰীমন্ত সম্প্ৰদায় কলাক্ষেত্ৰত কালি অনুষ্ঠিত অসম সাংস্কৃতিক মহাসভাৰ পঞ্চম ৰাজ্যিক পৰ্যায়ৰ বঁটা বিতৰণৰ অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যপালগৰাকীয়ে এই কথা উল্লেখ কৰে। সাংস্কৃতিক মহাসভাৰ গুৰুত্বপূৰ্ণ পদক্ষেপক ভূয়সী প্ৰশংসা কৰি ৰাজ্যপালগৰাকীয়ে কয় যে ৰাজ্যৰ বিভিন্ন জনজাতিৰ লোক সংস্কৃতিৰ বিকাশ আৰু সংৰক্ষণৰ ক্ষেত্ৰত মহাসভাই গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰিছে। তেওঁলোকৰ এই পদক্ষেপে বৃহত্তৰ অসমৰ সংস্কৃতিৰ উন্নয়নৰ লগতে সমাজৰ একতা অধিক সুদৃঢ় কৰিব বুলি ৰাজ্যপালগৰাকীয়ে মন্তব্য কৰে। অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা 106 গৰাকী ব্যক্তিক সন্মানিত কৰা হয়। জলসিঞ্চন মন্ত্ৰী অশোক সিংহালে যোৰহাটত কালি জৈৱ খননিৰ জৰিয়তে দীৰ্ঘ সময় ধৰি জমা হৈ থকা আৱৰ্জনা পুনৰ সংস্থাপন প্ৰকল্পৰ শুভাৰম্ভ কৰে। মন্ত্ৰী সিংহালে ভাষণ প্ৰসংগত কয় যে দীৰ্ঘ সময় ধৰি জমা হৈ থকা আৱৰ্জনা পৰিষ্কাৰ কৰাটো এক প্ৰকাৰ পাহাৰ পৰিষ্কাৰ কৰাৰ দৰে। এনেধৰণে আৱৰ্জনাই ৰাইজৰ স্বাস্থ্য তথা পৰিৱেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে জৈৱ খননৰ বৈজ্ঞানিক প্ৰক্ৰিয়াই আৱৰ্জনাসমূহৰ খনন, জৈৱ সংশোধন, পৃথকীকৰণ আৰু নিৰাপদ তথা গ্ৰহণক্ষম নিষ্কাশন সুনিশ্চিত কৰে। অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ পাছা, তপন কুমাৰ গগৈ, বিধায়ক লোকজ্যোতি কুৰ্মী আৰু জিতেন্দ্ৰ নাথ গোস্বামী উপস্থিত থাকে। ইজৰাইল আৰু পেলেষ্টাইনৰ সন্ত্ৰাসবাদী গোট হামাছৰ মাজত চলি থকা সংঘৰ্ষত নিহত লোকৰ সংখ্যা 700 অতিক্ৰম কৰাৰ লগতে 2100তকৈও অধিক লোক আহত হৈছে। কিছুসংখ্যক স্থানত এতিয়াও যুদ্ধ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত মৃতকৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে। কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে হামাছে কমেও 100গৰাকী ইজৰাইলী লোকক বন্দী কৰি ৰাখিছে। সংঘৰ্ষৰ দ্বিতীয় দিনাও ইজৰাইলৰ পৰা হামাছৰ উগ্ৰপন্থী সম্পূৰ্ণৰূপে আঁতৰ হোৱা নাই। বিভিন্ন স্থানত হামাছৰ আক্ৰমণকাৰী আৰু ইজৰাইলৰ সুৰক্ষা কৰ্মীসকলৰ মাজত সংঘৰ্ষ এতিয়াও অব্যাহত আছে। দেশৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কৈছে যে দেশখনে হামাছৰ ওপৰত অভূতপূৰ্ব জয় আৰোপ কৰিছে। হামাছ শাসিত গাজাত ব্যাপক স্থল আক্ৰমণৰ সম্ভাৱনা আছে বুলিও তেওঁ আশংকা ব্যক্ত কৰে। তেওঁ কয় যে অঞ্চলটো পেলেষ্টাইনৰ ইছলামীয় জিহাদ পিআইজিৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ বিচৰণভূমি। ইজৰাইলে গাজাত বিমান আক্ৰমণ চলাই আছে বুলি সদৰি কৰি তেওঁ কয় যে স্থল আক্ৰমণ এতিয়ালৈকে আৰম্ভ কৰা হোৱা নাই। ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰই ইজৰাইলক অস্ত্ৰ শস্ত্ৰ তথা আহিলা পাতি যোগান ধৰাৰ লগতে হামাছৰ আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে মধ্য প্ৰাচ্যত আমেৰিকীয় সেনা নিয়োগ কৰিব বুলি পেণ্টাগনে কালি প্ৰকাশ কৰিছে। আই চি চি এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কালি চেন্নাইৰ এন চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত খেলত ভাৰতে অষ্ট্ৰেলিয়াক 6 উইকেটত পৰাজিত কৰে। খেলখনত অষ্ট্ৰেলিয়াই নিৰ্ধাৰণ কৰি দিয়া 2 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে 41 অভাৰ আৰু 2টা বলত বিজয় সাব্যস্ত কৰে। আনহাতে ভাৰতে 3টা উইকেট হেৰুৱাইছিল যদিও চতুৰ্থ উইকেটত বিৰাট কোহলি আৰু কে এল ৰাহুল জেটিয়ে কৰা 165 ৰাণৰ বৰঙণিয়ে ভাৰতৰ ইনিংছত নিৰ্ণায়ক ভূমিকা পালন কৰে। বিৰাট কোহলিয়ে 85 ৰাণ কৰাৰ বিপৰীতে কে এল ৰাহুলে 97 ৰাণ কৰি অপৰাজিত হৈ থাকে। কে এল ৰাহুলে মেন অব দ্য মেচৰ সন্মান লাভ কৰে। উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াই প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি 49 অভাৰ আৰু 3টা বলত 8টা উইকেট খেলাই 1 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই 3টা উইকেট দখল কৰে। কুলদীপ যাদৱ আৰু জছপ্ৰীত বুমৰাই 2টা উইকেট ভগাই লয়। ইফালে আজি হায়দৰাবাদত হ'বলগীয়া খেলত নিউজিলেণ্ড নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। খেলখন বিয়লি 2 বজাৰ পৰা অনুষ্ঠিত হ'ব। আইজক অসমৰ 76 সংখ্যক চেম্পিয়ন্স ট্ৰফীৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত জয়েৰে অভিযান আৰম্ভ কৰিছে। কালি কোকৰাজৰ ফেৰফিল্ডত অনুষ্ঠিত গ্ৰুপ ডিৰ খেলত অসমে বিহাৰৰ 5-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। অসমৰ হৈ দীপু মিৰ্জাই হেট্ৰিক অৰ্জন কৰাৰ লগতে অকৰাম নাজাৰীয়ে 2টাকৈ গ'ল দিয়ে। কালিৰ দিনটোত মুঠ 3খন খেল অনুষ্ঠিত হয়। এখন খেলত ৰেলৱে চণ্ডীগড়ত 2-0 গ'লত আৰু আন এখন খেলত ৰাজস্থানে হিমাচল প্ৰদেশত 3-0 গ'লত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে বিজয়ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰণৱ বড়োৱে প্ৰতিযোগিতাখন উদ্বোধন কৰে। উল্লেখযোগ্য যে বগীত অসম বিহাৰ চণ্ডীগড় ৰেলৱেৰ লগতে ৰাজস্থান আৰু হিমাচল প্ৰদেশক অন্তৰ্ভুক্ত কৰা হৈছে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চহৰ অৱলোকন আগবঢ়াইছে ৰাকিবুৰ ৰহমানে।
পেলেষ্টাইনৰ ফৰমপন্থী গোট হামাছ আৰু ইজৰাইলৰ মাজত অব্যাহত থকা যুদ্ধৰ ফলত সৃষ্টি হোৱা বিভীষিকাময় পৰিৱেশৰ বাতৰিক আজি প্ৰকাশিত আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। যোৱা 23 ছেপ্টেম্বৰৰ পৰা চীনত অনুষ্ঠিত হোৱা এছিয়ান গেমছৰ কালি সফলতাৰে সামৰণি কৰাৰ বাতৰি দলীয় প্ৰসম কাকতে সমন্বয়ৰ ধ্বনিৰে সামৰণি হাংজৌ এছিয়ানৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। কালি আফগানিস্তানৰ পশ্চিম প্ৰান্তত অহাৰ কেইবাটাও প্ৰলয়নকাৰী ভূমিকম্পত 2 সহস্ৰাধিক লোকৰ প্ৰাণহানি হোৱাৰ লগতে দেশখনত হোৱা বিস্তৰ ক্ষতিসাধনৰ বাতৰিত অসমীয়া খবৰ নিয়মীয়া বাৰ্তা দৈনিক অগ্ৰদূতকে প্ৰমুখ্য কৰি প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। চলিত মাহৰ ভিতৰতে প্ৰায় 9,000 নতুন পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এটা অনুষ্ঠানত ঘোষণা কৰাৰ বাতৰিত দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰিতে দিল্লীৰ শিৰোনামেৰে আন কাকতসমূহৰো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ছিকিমৰ আকস্মিকভাৱে মৃত্যু হোৱা বাক্সাৰ সেনাজোৱাৰ মৃত্যুকলিতাৰ শেষকৃত্য কালি সামৰিক মৰ্যাদাৰে সম্পন্ন হোৱাৰ বাতৰি অসমৰ প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। চৰাইদেউ মেডিয়েল পৰিদৰ্শনক লৈ উচ্চমুখৰ পৰিৱেশ শিৰোনামেৰে আমাৰ অসম কাকতে ছিংগাপুৰৰ পৰা অহা ইউনেস্কোত বিশেষজ্ঞ প্ৰতিনিধিয়ে বিশ্বদিনৰ কাৰ্যসূচীত মৈদামস্থলী পৰিদৰ্শন কৰি বিভিন্ন তথ্য সংগ্ৰহ কৰাৰ বাতৰিত চতুৰ্থ প্ৰথম পৃষ্ঠাত স্থান দিছে। প্ৰলয়নকাৰী প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত ছিকিমত আবদ্ধ অসমৰ শতাধিক শিক্ষাৰ্থীক অসম চৰকাৰে সুৰক্ষিতভাৱে উভতাই অনাৰ বাতৰিত দি অসম ট্ৰিবিউন আৰু দৈনিক গণভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
আদিবাসী চুক্তি অনুসৰি মূলভূতিলৈ ঘূৰি আহিব বিচৰা উগ্ৰপন্থী সংগঠনৰ কেডাৰসকলক পুনৰ সংস্থাপন দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। নিৰ্বাচন আয়োগৰ আজি 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা। ছিকিমৰ আকস্মিক বানত মৃত্যু হোৱা বাক্সাৰ সেনা জোৱান মৃত্যুকলিতাৰ শেষকৃত্য সামৰিক মৰ্যাদাৰে সম্পন্ন আৰু আই চি চি এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত খেলত ভাৰতৰ 6 উইকেটৰ জয়লাভ। আজি হায়দৰাবাদত হ'বলগীয়া খেলত নিউজিলেণ্ড নেডাৰলেণ্ডছৰ মুখামুখি। আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।